مثل الذين ينفقون أموالهم في سبيل الله كمثل حبة أنبتت سبع سنابل في كل سنبلة 100 حبة والله يضاعف لمن يشاء والله واسع عليم.
যিসকলে নিজৰ ধন সম্পদ আল্লাহৰ পথত ব্যয় কৰে তেওঁলোকৰ এই ব্যয়ৰ উদাহৰণ হৈছে শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা 7টাকৈ শীষ অথবা থোক ওলায়। প্ৰত্যেক থোকত থাকে 100টাকৈ শস্য দানা, আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে, আৰু আল্লাহ সৰ্বব্যাপী, প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।